এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ সকলো নাগৰিকলৈ, বিশেষকৈ মহিলাসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে দেশজুৰি অস্মিতা লীগৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি প্ৰায় 33,500 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। পশ্চিম এছিয়াত সামৰিক সংঘাতৰ পৰিপ্ৰেক্ষিতত 52,000তকৈও অধিক ভাৰতীয় নাগৰিকক নিৰাপদে দেশলৈ উভতাই অনা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ সকলো নাগৰিকলৈ, বিশেষকৈ মহিলাসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বাৰ্তাত কয় যে নাৰীসকল সমাজ আৰু জাতিৰ ভেটি। শিক্ষিত, আত্মনিৰ্ভৰশীল আৰু শক্তিশালী নাৰীসকলে এখন সমৃদ্ধিশালী আৰু প্ৰগতিশীল ৰাষ্ট্ৰ নিৰ্মাণত বিশেষভাৱে অৰিহণা যোগাব পাৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে লগতে কয় যে শিক্ষা, বিজ্ঞান, ক্ৰীড়া, কলা আৰু প্ৰতিৰক্ষাকে ধৰি বিভিন্ন ক্ষেত্ৰত নাৰীসকলে নিজৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰম প্ৰদৰ্শন কৰিছে। নৱপ্ৰজন্মৰ যুৱতীসকলে নতুন ভাৰতৰ সপোনক গঢ় দিছে। শ্ৰীমতী মুৰ্মুৱে প্ৰতিজন নাগৰিকক একত্ৰিত হৈ এনে এখন সমাজ গঢ়ি তোলাৰ বাবে আহ্বান জনাইছে, য'ত মহিলাসকলে সম সুযোগ আৰু সম অধিকাৰ লাভ কৰিব পাৰে তথা নিজৰ সামৰ্থ্যৰ ওপৰত ভিত্তি কৰি আগবাঢ়ি যাব পাৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে মহিলাসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আজি যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে দেশজুৰি অস্মিতা লীগৰ আয়োজন কৰিছে। ইয়াৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ মহিলা এথলীটসকলক এখন প্ৰতিযোগিতামূলক মঞ্চ প্ৰদান কৰি মহিলা সবলীকৰণৰ লক্ষ্য লোৱা হৈছে। এই লীগৰ জৰিয়তে সমাগত দিনবোৰত দেশত ক্ৰীড়া সংস্কৃতি গঢ়ি তুলিবলৈ আৰু শক্তিশালী কৰি তুলিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বপ্নক বাস্তৱায়িত কৰা হ'ব। এই প্ৰতিযোগিতা ছোৱালীবোৰৰ বাবে মুঠ 3টা শাখাত অনুষ্ঠিত হ'ব। 13 বছৰ, 13-18 বছৰৰ ভিতৰত আৰু 18 বছৰৰ ঊৰ্ধক এই 3টা শাখাত এথলীটসকলে ক্ৰমে 100 মিটাৰ, 200 মিটাৰ আৰু 400 মিটাৰৰ দৌৰত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি প্ৰায় 33,500 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে প্ৰায় 18,300 কোটি টকা ব্যয় সাপেক্ষে দিল্লী মেট্ৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ দিল্লী মেট্ৰৰ 12.3 কিলোমিটাৰ দৈৰ্ঘৰ মজলিছ পাৰ্ক, মৌজপুৰ বাবৰপুৰ কৰিডৰ আৰু 9.9 কিলোমিটাৰ দৈৰ্ঘৰ দীপালী চক মজলিছ পাৰ্ক কৰিডৰ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে দিল্লী মেট্ৰৰ 16 কিলোমিটাৰৰ অধিক দৈৰ্ঘৰ আন 3টা নতুন কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে 15,200 কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই নতুন প্ৰকল্পসমূহে নতুন দিল্লীৰ বুৰাৰী, জগতপুৰ ৱাজিৰাবাদ, খাজুৰীখাচ, ভজনপুৰা, যমুনা বিহাৰ, মধুবন চক, হেদাৰপুৰ বদলিমূৰ, ভলচুৱা, মজলিছ পাৰ্ককে ধৰি বহুসংখ্যক অঞ্চলৰ জনসাধাৰণক উপকৃত কৰিব। অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী মেট্ৰৰ সৰ্বমুঠ 16 কিলোমিটাৰ দৈৰ্ঘৰ 3টা নতুন কৰিডৰৰো আধাৰশিলা স্থাপন কৰিব। পশ্চিম এছিয়াত সামৰিক সংঘাত আৰম্ভ হোৱাৰ পাছত 1-7 মাৰ্চৰ ভিতৰত উপসাগৰীয় অঞ্চলৰ পৰা 52,000তকৈও অধিক ভাৰতীয় নাগৰিকক নিৰাপদে দেশলৈ উভতাই অনা হৈছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে ভাৰত চৰকাৰে পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলত চলি থকা সংঘাতসমূহ নিৰন্তৰ নিৰীক্ষণ কৰি আহিছে তথা হ্ৰস্বকালীন ভ্ৰমণৰ সময়ত আবদ্ধ ভাৰতীয় নাগৰিকসকলৰ কল্যাণৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে কয় যে যোৱা কিছুদিনত সমগ্ৰ অঞ্চলটোৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি হোৱাৰ ফলত নিৰ্ধাৰিত আৰু অনিৰ্ধাৰিত উভয় বিমান সেৱা চলিবলৈ সক্ষম হৈছে, যাৰ ফলত আবদ্ধ যাত্ৰীসকলক উভতাই অনাৰ ক্ষেত্ৰত সুবিধা হৈছে। এতিয়াও উপসাগৰীয় অঞ্চলত আবদ্ধ তথা অপেক্ষা কৰি থকা যাত্ৰীসকলে যাতে নিৰাপদে ঘৰলৈ উভতি আহিব পাৰে তাৰ বাবে অনাগত দিনত অধিক বিমানৰ পৰিকল্পনা কৰা হৈছে বুলি মুখপাত্ৰগৰাকীয়ে লগতে উল্লেখ কৰে। অঞ্চলটোত থকা সকলো ভাৰতীয় নাগৰিকক স্থানীয় কৰ্তৃপক্ষৰ নিৰ্দেশনা আৰু ভাৰতীয় দূতাবাসে নিজ নিজ স্থানত জাৰি কৰা নিৰ্দেশনাসমূহ মানি চলিবলৈ শ্ৰীজয়ছৱালে আহ্বান জনাইছে।
আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক, ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল ফুটা মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান মৰি যোৱা ডাল ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে তেনেহলে বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত
অৰুণোদয় 3.0 মহিলা সবলীকৰণ আৰু আৰ্থিক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা এই আঁচনিৰ অধীনত প্ৰায় 40 লাখ হিতাধিকাৰীৰ প্ৰত্যেককে প্ৰদান কৰা হ'ব মুঠ 9,000 টকাকৈ আৰ্থিক সাহায্য। অহা 10 মাৰ্চৰ পুৱা 10:30 বজাত গাঁও পঞ্চায়ত, পৌৰসভাৰ ৱাৰ্ড, VCDC, VDC, MAC আদি পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ৰাজহুৱা সভাত এই কাৰ্যসূচী সম্পন্ন কৰা হ'ব। নিজ নিজ এলেকাৰ সভাত উপস্থিত থাকক হিতাধিকাৰীসকল, আনন্দৰে পালন কৰিব পাৰিব হেঁপাহৰ ৰঙালী বিহু।
পশ্চিম এছিয়াৰ সামৰিক সংঘাত আজি 9ম দিনত উপনীত হ'ল। আমেৰিকা যুক্তৰাষ্ট্ৰ, ইজৰাইল আৰু ইৰাণে বিমান আৰু ড্ৰোন আক্ৰমণ অব্যাহত ৰাখিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানয়াহুৱে কয় যে ইজৰাইলৰ সকলো লক্ষ্য পূৰণ নোহোৱালৈকে ইৰাণৰ বিৰুদ্ধে সামৰিক কাৰ্যকলাপ অব্যাহত থাকিব। সামাজিক মাধ্যমৰ এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে ইজৰাইলৰ পাইলট, সেনা, নিৰাপত্তা বাহিনী আৰু নাগৰিকক চলি থকা সংঘাতৰ সময়ত তেওঁলোকে দেখুওৱা সাহসৰ বাবে প্ৰশংসা কৰে। নেতানিয়াহুৱে কয় যে ইজৰাইল নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে এটা জটিল অভিযানৰ মাজত আছে আৰু দেশখনে শত্ৰুৰ বিৰুদ্ধে শক্তি আৰু দৃঢ়তাৰে কাম কৰি যাব। ইজৰাইলৰ সফলতাই বিশ্বৰ বাবে পাৰমাণৱিক ভাবুকি দূৰ কৰিব আৰু ইজৰাইল তথা ইৰাণৰ মাজত শান্তিৰ সৃষ্টি কৰিব। ইপিনে ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনীয়ে পাৰ্চিন আৰু শ্বাহৰুদৰ দুটা বৃহৎ বেলিষ্টিক ক্ষেপণাস্ত্ৰ উৎপাদনস্থলীত আক্ৰমণ চলোৱা বুলি জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানে কয় যে চুবুৰীয়া দেশসমূহে তেওঁলোকৰ ভূখণ্ডৰ পৰা প্ৰথমে আক্ৰমণ নকৰিলে তেওঁলোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা নহয়। তেওঁ লগতে আমেৰিকাৰ পৰা বিনা চৰ্তে আত্মসমৰ্পণৰ দাবী নাকচ কৰে। ইৰাণৰ ৰাষ্ট্ৰসংঘৰ দূত আমিৰ ইৰাৱানীয়ে কয় যে আমেৰিকা ইজৰাইলৰ আক্ৰমণত মহিলা আৰু শিশুকে ধৰি 1,332 গৰাকী ইৰাণৰ নাগৰিক নিহত হৈছে আৰু দুয়োখন দেশে ইচ্ছাকৃতভাৱে সাধাৰণ নাগৰিক তথা আন্তঃগাঁথনিক লক্ষ্য কৰি লৈছে। নতুন দিল্লীত অনুষ্ঠিত ৰাইচিনা আলোচনাৰ একাদশ সংস্কৰণৰ কালি সামৰণি পৰে। তিনিদিনীয়া এই কাৰ্যসূচীৰ যোৱা 5 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে। ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি ডঃ আলেকজেণ্ডাৰ ষ্টুবে আৰম্ভণি সত্ৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। 2026 চনৰ এই সংস্কৰণৰ মূল বিষয় আছিল সংস্কাৰ, কথন, সামঞ্জস্য আৰু উন্নতি। তিনিও দিনৰ আলোচনাতে সিদ্ধান্ত গ্ৰহণকাৰী আৰু চিন্তাশীল নেতাসকলে মূল 6টা বিষয়ভিত্তিক স্তম্ভৰ ক্ষেত্ৰত আলোচনাত অংশগ্ৰহণ কৰে। আলোচনাৰ অন্তিম দিনা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে ভাৰত ইয়াৰ শক্তিৰ দ্বাৰা পৰিচালিত হ'ব, আনৰ ভুলৰ দ্বাৰা নহয়। তেওঁ ৰাইচিনা আলোচনাৰ 2026ত অংশগ্ৰহণ কৰি ছিচিলি, মৰিচাছ আৰু শ্ৰীলংকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰীয়ে অংশগ্ৰহণ কৰা হাৰ্ট অব দ্য ছিজ ফিউচাৰ অব দ্য ইণ্ডিয়ান অ'চিয়ান শীৰ্ষক সত্ৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে দেশৰ অগ্ৰগতিৰ দিশটো অতি স্পষ্ট আৰু ভাৰতক এই ক্ষেত্ৰত কোনেও ৰুধিব নোৱাৰে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। উল্লেখযোগ্য যে সূৰ্যকুমাৰ যাদৱ নেতৃত্বাধীন ভাৰতীয় দলটোৱে যোৱা বৃহস্পতিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে ৰোমাঞ্চকৰ ছেমি ফাইনেলত 7 ৰাণত জয়লাভ কৰে। একেদৰে আন এখন ছেমি ফাইনেলত নিউজিলেণ্ডে ফিন এলেনৰ দ্ৰুততম শতকেৰে দক্ষিণ আফ্ৰিকাক 9 উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ সকলো নাগৰিকলৈ, বিশেষকৈ মহিলাসকলক শুভেচ্ছা জ্ঞাপন কৰিছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে দেশজুৰি অস্মিতা লীগৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি প্ৰায় 33,500 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ভাৰত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।